হিব্ৰীসকলৰ প্ৰতিপত্ৰ 8 অধ্যায় যীশু আমাৰ মহাপুৰোহিত। এতিয়া আমি যি বিষয়ে ক'বলৈ লৈছোঁ তাৰ সাৰ কথা হৈছে আমাৰ এজন মহাপুৰোহিত আছে যিজন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল। এই মহাপবিত্ৰ স্থানৰ প্ৰকৃত উপাসনা তম্বুৰ পৰিচৰ্যাকাৰী হৈছে। সেই তম্বু কোনো মৰ্ত্যৰ দ্বাৰা স্থাপন কৰা নহয় কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে। প্ৰত্যেক মহাপুৰোহিতক বলি আৰু উপহাৰ উৎসৰ্গ কৰিবলৈ নিযুক্ত কৰা হয়। এতেকে এই মহাপুৰোহিতসকলেও কিবা বস্তু উৎসৰ্গ কৰিব লাগে। কিন্তু খ্ৰীষ্ট যদি পৃথিৱীত থাকিলেহেঁতেন তেওঁ এজন পুৰোহিত হ'ব নোৱাৰিলেহেঁতেন, কিয়নো আগৰ বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰিবলৈ মানুহ আছে। পুৰোহিতসকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছায়া মাথোন, কিয়নো মচীয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্মাণ কৰিবলৈ লৈছিল তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, চাবা পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ'ল ঠিক সেইদৰে নিৰ্মাণ কৰিবা। কিন্তু এতিয়া খ্ৰীষ্টক যি কাৰ্যত নিয়োগ কৰা হৈছে সেয়া সেই মহাপুৰোহিতসকলতকৈও অধিক গুণে উত্তম, কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ। এই বিধান শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে, কিয়নো সেই প্ৰথম বিধান নিৰ্দোষী হোৱা হ'লে দ্বিতীয়টোৰ কোনো প্ৰয়োজন নহ'লহেঁতেন। কিন্তু ঈশ্বৰে লোকসকলৰ মাজত দোষ ত্ৰুটি দেখাত ক'লে, প্ৰভুৱে কৈছে, চোৱা সময় আহিছে মই ইজৰাইলৰ আৰু যিহুদাৰ লোকসকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম। যি সময়ত মই মিশ্ৰ দেশৰ পৰা তেওঁলোকৰ ওপৰ পুৰুষসকলক হাতত ধৰি উলিয়াই আনিছিলোঁ সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ এই নতুন বিধান সেই বিধান অনুসাৰে নহ'ব। তেওঁলোকৰ মোৰ সেই বিধানত নচলিল বাবে মই আৰু তেওঁলোকলৈ মনোযোগ নিদিলোঁ। প্ৰভুৱে এই কথা কৈছে, প্ৰভুৱে পুনৰ কৈছে, সেই সময়ৰ পাছত ইজৰাইল বংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম, তেওঁলোকৰ চিতত মোৰ বিধান দিম আৰু তেওঁলোকৰ হৃদয়ত তাক লিখিম। মই তেওঁলোকৰ ঈশ্বৰ হ'ম আৰু তেওঁলোক মোৰ লোক হ'ব। প্ৰভুক জানা এইবুলি নিজৰ প্ৰতিবেশীক আৰু নিজ নিজ ভায়েকক কোনো লোকে পুনৰ শিক্ষা নিদিব, কাৰণ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব। মই তেওঁলোকৰ প্ৰতি দয়া দেখুৱাই আধাৰ্মিকতাৰ কাৰ্যবোৰ ক্ষমা কৰিম, তেওঁলোকৰ সকলো পাপ মই পুনৰ সোঁৱৰণ নকৰিম। ঈশ্বৰে এই নিয়মক নতুন বুলি কৈ প্ৰথমটোক পুৰণি কৰিলে, কিন্তু যিটো পুৰণি সেয়া জীৰ্ণ পায় বুলি ঘোষণা কৰিলে আৰু শীঘ্ৰেই অদৃশ্য হৈ যাব।